এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত পাঁচজনক বাক্সা জিলাৰ নিকাচিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ বুজ লোৱাৰ বাবে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্থানীয় গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। জিলাখনৰ কুৱেৰী লক্ষী মন্দিৰত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা 15 অক্টোবৰত জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত ঘটনাত আহত 2 লোকৰ চিকিৎসাৰ বাবে 2 লাখ টকাকৈ চেক প্ৰদান কৰে। দীপক মেধি আৰু বিদ্যুৎ কলিতাৰ চিকিৎসাৰ বাবে পৰিয়ালৰ লোকক এই চেক প্ৰদান কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে 2 ব্যক্তিৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। 15 অক্টোবৰৰ ঘটনাৰ পাছৰ পৰা গাঁওখনৰ বহু যুৱক ঘৰৰ পৰা আঁতৰি থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই যুৱকসকলক ঘৰলৈ ঘূৰি আহি আৰক্ষীক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। কুৱেৰীত থকা লক্ষ্মী মন্দিৰ আৰু শিৱ মন্দিৰৰ বাবে 10 লাখ টকাকৈ অনুদান আগবঢ়োৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰে। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে যোৱা 15 অক্টোবৰত সংঘটিত ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি কয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে আজি দেশখনৰ আৰক্ষীৰ সৈতে আলোচনাত মিলিত হয়। এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰুণ গোৱেলে ছিংগাপুৰ আৰক্ষীৰ পৰা জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত যাৱতীয় তথ্য সংগ্ৰহ কৰে। ছিংগাপুৰ আৰক্ষীৰ সৈতে এছ আই টিৰ বিষয়া দুগৰাকীয়ে প্ৰায় 3 ঘণ্টা আলোচনাত মিলিত হোৱাৰ পাছত আৰক্ষীয়ে এছ আই টিক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। 3 মাহৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ প্ৰতিবেদন দাখিল কৰিব বুলি প্ৰকাশ কৰিছে। অসমৰ পৰা যোৱা এছ আই টিৰ বিষয়া দুগৰাকীয়ে ইতিমধ্যে জুবিন গাৰ্গ থকা হোটেলখনৰ লগতে দুৰ্ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰিছে। ইপিনে শিল্পী সমাজৰ হৈ আৰক্ষীক এজাহাৰ দাখিল কৰা কণ্ঠশিল্পী গীতালী দেৱীৰ সাক্ষ্য আজি এছ আই টিয়ে গ্ৰহণ কৰে। তদন্তকাৰী গোটক সাক্ষ্য দিয়াৰ পাছত কণ্ঠশিল্পীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে তেওঁৰ হাতত থকা সকলো তথ্য এছ আই টিক দাখিল কৰিছে। জুবিন গাৰ্গক ছিংগাপুৰলৈ নিয়া সকলো লোকেই দোষী বুলিও শিল্পীগৰাকীয়ে মন্তব্য কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা 8 নৱেম্বৰত বিশ্বনাথ জিলাৰ ভোলাগুৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণস্থলীত শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় 740 বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ বিশ্ববিদ্যালয়খনৰ বাবে অসম চৰকাৰে প্ৰথম পৰ্যায়ত 350 কোটি টকা ব্যয় কৰিব। উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে 7 নৱেম্বৰত অসমত উপস্থিত হ'বলগীয়া বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু মুখ্য সচিব ডঃ ৰবি কুটাই আজি শ্ৰীমতী সীতাৰমণে আধাৰশিলা স্থাপন কৰিবলগীয়া স্থান পৰিদৰ্শন কৰাৰ উপৰি মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ লয়। এই সন্দৰ্ভত বিত্তমন্ত্ৰী শ্ৰীমতী নেওগে এইদৰে কয়।
কনকলতা বিশ্ববিদ্যালয় কাম আমাৰ ভাৰতবৰ্ষৰ ফাইনেন্স মিনিষ্টাৰ বাইদেউ আহি পেলাই অহা 8 তাৰিখে শুভাৰম্ভণি কৰিব। মই ইয়াৰ প্ৰস্তুতি বুজ ল'বলৈ আহিছোঁ। ইয়াৰ ৰাইজেও ৰখি আছে, আপোনালোককো আহ্বান জনাইছোঁ যাতে অতি সুন্দৰভাৱে এই প্ৰজেক্টটোৰ যাতে শুভাৰম্ভ অনুষ্ঠানটো ইয়াত সম্পন্ন হয় তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ। ইয়াত আমি জাষ্ট আৰম্ভণি হৈছে, এতিয়া কণ্ট্ৰেক্টৰ ইয়াত দিয়া হৈছে, তেওঁলোকক খালি আমি সভাখন কৰিবৰ কাৰণেহে আজি প্ৰস্তুতি আমি চালোঁ। তাৰপিছত ইয়াৰ কনষ্ট্ৰাকশ্যনৰ কামখিনি আৰম্ভণি হ'ব।
ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে কাহিলিপাৰাৰ দশম অসম আৰক্ষী ছাউনীত আজি আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে দেশৰ বাবে প্ৰাণ আহুতি দিয়া আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়াসকলেও শ্ৰদ্ধাঞ্জলি জনায়। দিৱস উপলক্ষে আকৰ্ষণীয় পেৰেড অনুষ্ঠিত হয়। আৰক্ষী স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীলৈ অভিবাদন জ্ঞাপন কৰে। দেশক ৰক্ষা কৰাৰ বাবে আৰক্ষীৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ বিষয়েও মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে। তেওঁ কয় যে আৰক্ষীৰ নিৰন্তৰ সেৱাই জনসাধাৰণক সুৰক্ষা আৰু নিৰাপত্তা প্ৰদান কৰি আহিছে। তিনিচুকীয়া আৰক্ষী ছাউনীতো আজি আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। একেদৰে যোৰহাট আৰক্ষীয়েও স্মৃতি দিৱস পালন কৰে। জিলাখনৰ আৰক্ষী অধীক্ষককে ধৰি বিষয়াবৰ্গই সাহসী জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰে। অসম চৰকাৰৰ শিক্ষা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি বিজেপিৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত NDA মিত্ৰদলৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰে। সভাত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ নিয়াৰ বাবে অহা 24 অক্টোবৰত ধেমাজিত উলিয়াবলগীয়া সমদল সন্দৰ্ভতো আলোচনা কৰা হয়। এই সভাত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, সন্মিলিত গণশক্তিৰ সভাপতি পৰমানন্দ চায়েঙ্গিয়া, বিজেপিৰ জিলা সমিতিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।